Ella a Cajpaní. বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, শান্তি, সুস্থিৰতা আৰু সমৃদ্ধি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ গণতান্ত্ৰিক দেশ হিচাপে ভাৰত আৰু জাপানৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ সময়ছোৱা জনসাধাৰণ কেন্দ্ৰিক কৰি তুলিবলৈ ভাৰত বদ্ধপৰিকৰ বুলি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ সিং যাদৱে মন্তব্য কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি চেন্নাইৰ সমীপৰ কোৱালামত দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছে। ষোড়শ বিত্ত আয়োগে 2026-27ৰ পৰা 2030-31 বিত্তীয় বৰ্ষলৈ অসমৰ বাবে SDRF আৰু SDMFৰ অধীনত 5,825 কোটি টকা আবণ্টনৰ পৰামৰ্শ আগবঢ়াইছে আৰু ভাৰতৰ ত্ৰিশাজলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটিটো BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। নতুন দিল্লীত ভাৰত জাপান প্ৰতিৰক্ষা মন্ত্ৰীদ্বয়ৰ বৈঠক অনুষ্ঠিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো কুইজুমিয়ে এই বৈঠকত সহ অধ্যক্ষতা কৰিছে। এই বৈঠকৰ জৰিয়তে ভাৰত আৰু জাপানৰ প্ৰতিৰক্ষা সম্পৰ্ক, কৌশলগত বিশ্বাস আৰু সহযোগিতাৰ বিনিময়, ভাৰত প্ৰশান্ত সাগৰীয় অঞ্চলৰ স্থিৰতা আৰু নিৰাপত্তা বৃদ্ধি কৰা তথা সমন্বিত প্ৰচেষ্টাৰ নতুন নতুন ক্ষেত্ৰ বিচাৰি উলিওৱাৰ লক্ষ্য লোৱা হৈছে। ভাষণৰ আৰম্ভণিতে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীসিঙে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী কুইজুমি আৰু ভাৰতলৈ অহা প্ৰতিনিধিসকলক আদৰণি জনায়। মন্ত্ৰী শ্ৰীসিঙে জাপানৰ কুমামটোত হোৱা শেহতীয়া ভূমিকম্পই সৃষ্টি কৰা ধবংসলীলাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে জাপানী জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে। তেওঁ এই কঠিন সময়ত ভাৰতৰ দেশখনৰ প্ৰতি থকা দায়বদ্ধতা আৰু প্ৰতিশ্ৰুতিবদ্ধতাক সোঁৱৰণ কৰি কয় যে ভাৰতে জাপানলৈ সকলো ধৰণৰ সাহায্য আৰু উদ্ধাৰ অভিযানত সমৰ্থন দিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সম্পৰ্ক গণতান্ত্ৰিক মূল্যবোধ, পাৰস্পৰিক সন্মান আৰু ঐতিহ্যময় সভ্যতাৰ ভেটিত গঢ় লৈ উঠিছে। তেওঁ কয় যে দুয়োখন দেশে এই সম্পৰ্কৰ অচিৰেই 75 বছৰ উদযাপন কৰিব। শান্তি, সুস্থিৰতা আৰু সমৃদ্ধি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ গণতান্ত্ৰিক দেশ হিচাপে ভাৰত আৰু জাপানৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে বুলিও প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰে।
हम ये दोहराते हैं कि कठिन समय में भारत किसी भी जरूरी असिस्टेंस, रिलीफ और सपोर्ट प्रोवाइड करने के लिए पूरी तरह से दृढ़ संकल्पित है। हमारे दोनों देशों के संबंध साझे लोकतांत्रिक मूल्यों, परस्पर सम्मान और एक पुराने सिविलाइज्ड कनेक्ट पर आधारित है। अगले वर्ष हम अपने डिप्लोमेटिक रिलेशंस के 75 ईयर्स मनाएंगे और इन वर्षों के दौरान हमारी यह दोस्ती सिर्फ हमारे दोनों देशों के लिए ही नहीं बल्कि पूरे इंडो पैसिफिक क्षेत्र में स्टेबिलिटी, रेजिलियंस और रूल्स बेस्ड ऑर्डर का एक कॉर्नर स्टोन बन गई है।
ইপিনে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী কুইজুমিয়ে দেশখনৰ ভূমিকম্পত নিহত লোকসকল আৰু ধবংসলীলাৰ প্ৰতি ভাৰতে দেখুওৱা সহমৰ্মিতাৰ বাবে প্ৰশংসা কৰে। তেওঁ লগতে এই কঠিন সময়ত ভাৰতে আগবঢ়োৱা সহায়ৰ কথাও কৃতজ্ঞতাৰে উল্লেখ কৰে। মন্ত্ৰী কুইজুমিয়ে কয় যে ভাৰতৰ এই বদন্যতাই দেশ দুখনৰ মাজত থকা সম্পৰ্কৰ কথা সুন্দৰকৈ দাঙি ধৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ সময়ছোৱা জনসাধাৰণ কেন্দ্ৰিক কৰি তুলিবলৈ আৰু মানৱতা প্ৰথম মনোভাৱেৰে আগবঢ়াই নিবলৈ বদ্ধপৰিকৰ বুলি কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ সিং যাদৱে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে নিজৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰি শ্ৰীযাদৱে আজি কয় যে ভাৰতে মিছন লাইফৰ নীতিত ভিত্তিত বহনক্ষম জীৱনশৈলীৰ প্ৰসাৰৰ লগতে বনানীকৰণ, বনজুই ব্যৱস্থাপনা, দুৰ্যোগৰ সন্মুখীন হোৱাৰ সামৰ্থ্য বৃদ্ধি আৰু পৰম্পৰাগত জ্ঞান আধাৰিত জলবায়ু অনুকূল ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰি আহিছে। ভাৰতে ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্বত থকাৰ সময়ছোৱাত পৰিৱেশ আৰু আই ধৰিত্ৰীৰ কেন্দ্ৰবিন্দু হিচাপে লৈ সমূহীয়া বিকাশ, শক্তিশালী উন্নয়ন, উদ্ভাৱন আৰু জ্ঞানৰ আদান প্ৰদান সুনিশ্চিত কৰিব পৰা ভৱিষ্যতৰ হকে কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি চেন্নাইৰ সমীপৰ কোৱালালামত দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠক অনুষ্ঠিত হৈছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী জোছেফ বিজয়, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, কেৰালাৰ মুখ্যমন্ত্ৰী সতীশ চান্দ, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু তেলেংগানাৰ উপ মুখ্যমন্ত্ৰী তথা পুডুচেৰীৰ উপ ৰাজ্যপালে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী, আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপক লৈ দক্ষিণ মাণ্ডলিক পৰিষদ গঠিত হৈছে। উল্লেখযোগ্য যে মাণ্ডলিক পৰিষদৰ বাবে মুখ্য সচিব পৰ্যায়ৰ এখন স্থায়ী সমিতি আছে। ৰাজ্যসমূহে প্ৰস্তাৱ দিয়া বিষয়সমূহ এই সমিতিৰ আগত উত্থাপন কৰা হয় আৰু পাছত মাণ্ডলিক পৰিষদৰ বৈঠকত আলোচনাৰ বাবে গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ ভিত্তিত টীম ভাৰতৰ দৃষ্টিভংগী গ্ৰহণ কৰিছে আৰু এই পৰিষদৰ বৈঠকে এই ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব। বৈঠকত আন্তঃৰাজ্যিক সহযোগিতা, অৰ্থনৈতিক বিকাশ, ঔদ্যোগিক বিনিয়োগ, অংশীদাৰিত্ব শক্তিশালীকৰণ, আন্তঃগাঁথনি উন্নয়ন, জলসম্পদ বিনিময়, শিক্ষা, স্বাস্থ্যসেৱা, তথ্য প্ৰযুক্তি, দুৰ্যোগ ব্যৱস্থাপনা, অপৰাধ ৰোধ আৰু সীমা বিবাদ বিষয়ত আলোচনা কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি বিহাৰৰ ৰাজধানী পাটনাত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত নিৰ্মাণ কৰা 2,35,000 বাসগৃহৰ চাবিকাঠি হিতাধিকাৰীক অৰ্পণ কৰে। মন্ত্ৰীগৰাকীয়ে পাটনাৰ বাপু সভাগৃহত আয়োজিত অনুষ্ঠানত নতুনকৈ বাছনি কৰা হিতাধিকাৰীসকলৰ মাজত আবণ্টন পত্ৰ বিতৰণ কৰে। অনুষ্ঠানৰ বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, উপ মুখ্যমন্ত্ৰী বিজয় কুমাৰ চৌধুৰী, বিজেন্দ্ৰ প্ৰসাদ যাদৱ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰৱণ কুমাৰ উপস্থিত থাকে। ষোড়শ বিত্ত আয়োগে 2026-27ৰ পৰা 2030-31 বিত্তীয় বৰ্ষলৈ অসমৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি SDRF আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি SDMFৰ অধীনত মুঠ 5,825 কোটি টকা আবণ্টনৰ পৰামৰ্শ আগবঢ়াইছে। এই ধনৰাশিৰ 4,660 কোটি টকা SDRFৰ অধীনৰ আৰু বাকী 1,165 SDMFৰ অধীনত আবণ্টনৰ প্ৰস্তাৱ দিয়া হৈছে। ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শ অনুযায়ী 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 843 কোটি টকা, 2027-28 বিত্তীয় বৰ্ষৰ বাবে 885 কোটি টকা, 2028-29 বিত্তীয় বৰ্ষৰ বাবে 929 কোটি টকা, 2029-30 বিত্তীয় বৰ্ষৰ বাবে 975 কোটি টকা আৰু 2030-31 বিত্তীয় বৰ্ষৰ বাবে 1,028 কোটি টকা আবণ্টন কৰা হৈছে। SDRFৰ অধীনত আবণ্টিত 4,660 কোটি টকাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে 4,194 কোটি টকা আৰু ৰাজ্য চৰকাৰে 466 কোটি টকাৰ যোগান ধৰিব। একেদৰে SDMFৰ অধীনত অসমলৈ 2026-27 বিত্তীয় বৰ্ষৰ বাবে 211 কোটি টকা, 2027-28 বিত্তীয় বৰ্ষৰ বাবে 222 কোটি টকা, 2028-29 বিত্তীয় বৰ্ষৰ বাবে 233 কোটি টকা, 2029-30 বিত্তীয় বৰ্ষৰ বাবে 245 কোটি টকা আৰু 2030-31 বিত্তীয় বৰ্ষৰ বাবে 254 কোটি টকা আবণ্টন কৰা হৈছে। অসমৰ দৰে বানপ্ৰৱণ ৰাজ্যৰ বাবে SDRF অতিকে গুৰুত্বপূৰ্ণ। সাধাৰণতে এই পুঁজিৰ পৰাই বান আৰু অন্য দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকৰ নিকটাত্মীয়লৈ ক্ষতিপূৰণ আদায় দিয়া হয়। ইয়াৰ উপৰি উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ধনৰ ৰাশিও এই পুঁজিৰ পৰাই ব্যয় কৰা হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি 82 সংখ্যক জন্মবাৰ্ষিকী। 1984ৰ পৰা 1989 চনলৈ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা ৰাজীৱ গান্ধীয়ে 1944 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল। উপ ৰাষ্ট্ৰপতি চিপি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মবাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। উপ ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰ আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে। ভাৰতৰ ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটো BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় যুটীটোৱে আজি প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ ৰিম ইৱানাগা আৰু কি নাকানিচিৰ যুটীটো পোনপটীয়াকৈ 21-16, 21-12 গেমত পৰাস্ত কৰে। প্ৰাক্তন বিশ্ব চেম্পিয়ন PV সিন্ধুকে ধৰি দেশৰ কেইবাগৰাকীও আগশাৰীৰ খেলুৱৈ আজি নিজ নিজ শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। শান্তি, সুস্থিৰতা আৰু সমৃদ্ধি সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ গণতান্ত্ৰিক দেশ হিচাপে ভাৰত আৰু জাপানৰ গুৰুত্বপূৰ্ণ দায়িত্ব আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ সময়ছোৱা জনসাধাৰণ কেন্দ্ৰিক কৰি তুলিবলৈ ভাৰত বদ্ধপৰিকৰ বুলি কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ সিং যাদৱে মন্তব্য কৰিছে। আৰু ভাৰতৰ ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটো BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি 3 বজাত শুনিবলৈ পাব।